আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। পহিলা মেৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ পৰা মাচুল সংগ্ৰহৰ নতুন ব্যৱস্থা বলবৎ হ'ব বুলি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জানিবলৈ দিছে। সম্প্ৰতি চলি থকা ফাষ্টটেগ ব্যৱস্থাৰ সলনি নতুনকৈ বলবৎ হ'বলগীয়া জি এন এছ এছ ব্যৱস্থাত প্ৰতিখন বাহনত লগোৱা জি পি এছ ট্ৰেকাৰেৰে কৃত্ৰিম উপগ্ৰহই বাহনসমূহক নিৰীক্ষণ কৰিব। ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা কোনো গাড়ীয়ে যাতে বিনা মাচুলে যাত্ৰা কৰিব নোৱাৰে তাৰ বাবে বলবৎ কৰা এই নতুন ব্যৱস্থাত প্ৰতি কিলোমিটাৰৰ ভিত্তিত মাচুল সংগ্ৰহ কৰা হ'ব। ফাষ্টটেগৰ অনৈতিক ব্যৱহাৰৰ ফলত বিগত বৰ্ষত মন্ত্ৰালয়ে 18 কোটি ফাষ্টটেগ অবৈধ ঘোষণা কৰি বাতিল কৰিবলগীয়া হৈছিল। এই নতুন ব্যৱস্থাৰে টোল প্লাজাসমূহত চলি অহা ঠগ প্ৰবঞ্চনাৰ অন্ত পৰিব বুলি ৰাষ্ট্ৰীয় পথ মন্ত্ৰালয়ে ঘোষণা কৰিছে। ঘাইপথ প্ৰাধিকৰণৰ পূৰ্বৰ ঘোষণা অনুযায়ী দিনটোত 20 কিলোমিটাৰ পথ বিনা মাচুলে ভ্ৰমণ কৰাৰ সুবিধা পাব আৰু ইয়াৰ পাছত প্ৰতি কিলোমিটাৰত স্বয়ংক্ৰিয়ভাৱে মাচুল ভৰিব লাগিব। বৰ্তমানৰ নিৰীক্ষত প্ৰতি 100 কিলোমিটাৰ যাত্ৰাত বাহনৰ গৰাকীয়ে 50 টকাকৈ ভৰিব লাগিব। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত আজিৰে পৰা সভাৰ সেতুবন্ধ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ন পুৰণি বিষয়ববীয়া আৰু সভ্যকে ধৰি সকলো স্থায়ী সদস্য আৰু বৈদিক সমাজৰ বিদ্বান ব্যক্তিসকলক একত্ৰিত কৰাৰ লক্ষ্যৰে এই সেতুবন্ধ যাত্ৰা আৰম্ভ কৰা হৈছে। গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ পৰা আজি পুৱা আৰম্ভ হোৱা এই সেতুবন্ধ যাত্ৰাৰ ধুবুৰী জিলাত অন্ত পৰিব। শিখ ধৰ্মাৱলম্বী লোকসকলৰ নৱম গুৰু টেগ বাহাদুৰ চাহিবৰ সোঁৱৰণত আজি দেশজুৰি প্ৰকাশ পৰ্ব অনুষ্ঠান উদযাপন কৰা হৈছে। অসমতো ধুবুৰীৰ গুৰুদ্বাৰা টেগ বাহাদুৰ চাহিবত শিখ গুৰুজনাৰ জয়ন্তী ধৰ্মীয় কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। 1621 চনত অমৃতসৰত জন্মগ্ৰহণ কৰা গুৰু হৰগোবিন্দ সিঙৰ সন্তান তথা ধৰ্মীয় উত্তৰসূৰী গুৰু টেগ বাহাদুৰ চাহিবে ধুবুৰী জিলাত 1700 শতিকাত এই গুৰুদ্বাৰাটো স্থাপন কৰিছিল। আজি প্ৰকাশ পৰ্ব উপলক্ষে টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰত নগৰ কীৰ্তনৰ আয়োজন কৰাৰ লগতে গুৰুবাণী পাঠ কৰা হৈছে। মৰাণৰ লিজামণি সেনচুৱাই লতাশিলৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ 2025 বৰ্ষৰ বিহু সাম্ৰাজ্ঞীৰ খিতাপ অৰ্জন কৰিছে। মুঠ 9 গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা লিজামণি সেনচুৱাই এই খিতাপৰ লগতে নগদ 1 লাখ টকা, ৰূপৰ মুকুট আৰু অন্যান্য সামগ্ৰী উপহাৰ হিচাপে লাভ কৰে। ইপিনে প্ৰতিযোগিতাত দুলীয়াজনৰ দীক্ষা গগৈয়ে বিহু কুঁৱৰী আৰু ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁয়ে বিহুৰাণীৰ খিতাপ লাভ কৰে। যোৱা নিশা গুৱাহাটী বিহু সন্মিলনীয়ে 3 গৰাকী বিহুৱতীকে এই পুৰস্কাৰসমূহ প্ৰদান কৰিছে। কাজিৰঙাত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অৰ্কিড এণ্ড বাটাৰফ্লাই ৱাক শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অৰ্কিড আৰু পখিলা চিনাক্তকৰণৰ অৰ্থে কাজিৰঙা উদ্যান কৰ্তৃপক্ষই প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰিছে। দুষ্প্ৰাপ্য অৰ্কিড আৰু পখিলা চিনাক্তকৰণ সংৰক্ষণৰ বাবে আয়োজন কৰা এই অনুষ্ঠানত গাইড, প্ৰকৃতিপ্ৰেমী সংগঠনৰ লগতে অৰ্কিড বিশেষজ্ঞ সঞ্জিত গগৈ আৰু পখিলা বিশেষজ্ঞ মনচুন জ্যোতি গগৈয়ে অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে কাজিৰঙাৰ পানবাৰী সংৰক্ষিত বনাঞ্চলত বিভিন্ন প্ৰজাতিৰ পশু পক্ষীৰ লগতে দুষ্প্ৰাপ্য প্ৰজাতিৰ অৰ্কিডো আছে। গুৱাহাটী মহানগৰীৰ গড়ভাঙা সংৰক্ষিত বনাঞ্চলত নতুন প্ৰজাতিৰ এবিধ ভেকুলী আৱিষ্কাৰ কৰা হৈছে। আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ গৱেষক ডঃ জয়াদিত্য পুৰকায়স্থ, ডঃ দীপংকৰ দত্ত, ডঃ জয়ন্ত গগৈ আৰু ডঃ ছৈবাল সেনগুপ্তই লেপ্টোব্ৰেক্ৰিয়াম এৰিয়াটাম নামৰ এই নতুন ভেকুলীবিধ আৱিষ্কাৰ কৰিছে। জীৱবিজ্ঞানী কেইগৰাকীৰ মতে গড়ভাঙা বনাঞ্চলৰ উচ্চমানৰ জৈৱ বৈচিত্ৰত নৱতম সংযোজন এই ভেকুলীবিধৰ কণ্ঠস্বৰ অন্যান্য সমগোত্ৰীয়তকৈ কোমল। বাৰিষাৰ আগমনৰ বাৰ্তা দিব পৰা এই নতুনকৈ আৱিষ্কৃত ভেকুলীবিধে এপ্ৰিলৰ পৰা আগষ্ট মাহলৈ অধিক সক্ৰিয় হৈ থাকে। বনাঞ্চলখনৰ অভ্যন্তৰৰ সেমেকা ঠাইসমূহ বাসস্থান হিচাপে নিৰ্বাচন কৰা এই প্ৰজাতিটোৰ নিকটতম প্ৰজাতিসমূহ মেঘালয়, মণিপুৰ আৰু মিজোৰামত আৱিষ্কৃত হৈছে যদিও বৰ্তমানলৈকে অসমৰ গড়ভাঙা আৰু আমচাং অভয়াৰণ্য তথা চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংখাইলেম অভয়াৰণ্যৰ বাদে অন্য কোনো ঠাইত এই প্ৰজাতিটোৰ উপস্থিতি জানিব পৰা হোৱা নাই। আজি বিশ্ব ঐতিহ্য দিৱস। এই উপলক্ষে পুৰাতত্ব জৰীপ বিভাগৰ অধীনত থকা চৰাইদেউ মৈদাম ক্ষেত্ৰত আজি পৰ্যটকৰ বাবে বিনামূলীয়া দৰ্শনৰ ব্যৱস্থা কৰা হৈছে। বিশ্ব ঐতিহ্য দিৱস উপলক্ষে অসম প্ৰত্নতত্ব সঞ্চালকালয়েও চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত আজি ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি সঞ্চালকালয়ৰ উপসঞ্চালক ডঃ নৱজ্যোতি দেউৰীয়ে জানিবলৈ দিয়ে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।